ভক্তিবচন অনুষ্ঠানৰ আজিৰ এই কাৰ্যসূচীলৈ সাদৰ সম্ভাষণেৰে আপোনাক আদৰিছো প্ৰিয় শ্ৰোতা।
প্ৰিয় শ্ৰোতা, আপুনি ভালে কুশলে আছেনে? জীৱনৰ বিভিন্ন সমস্যাসমূহক জয় কৰি এক সুশৃংখল জীৱন যাপন কৰিবলৈ আমাৰ সকলোকে প্ৰয়োজন এজন প্ৰকৃত বন্ধু আৰু সাৰথীৰ। এই সাৰথীজন হৈছে প্ৰভু যীশুখ্ৰীষ্ট। তেওঁ মানুহক মুক্তি আৰু প্ৰচুৰ জীৱন দিবলৈ ক্ৰুচত বলি হবলৈকো কুণ্ঠাবোধ নকৰিলে। সেয়েহে তেওঁহে আপোনাৰ মোৰ জীৱনত সঠিক পথেৰে আগবাঢ়ি যাওঁতে সহায় কৰিব পাৰে। তেওঁত আশ্ৰয় লৈ আমাৰ জীৱনে প্ৰকৃততে সঠিক জীৱনৰ বাট বিচাৰি পায়। গতিকে তেওঁৰ বিষয়ে আৰু অধিককৈ জানিবলৈ পবিত্ৰ বাইবেলৰ এই শিক্ষামূলক অনুষ্ঠান ভক্তিবচন মনোযোগেৰে শুনো।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰো মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। আচলতে এই পৃথিৱীত যে আমি জীয়াই আছো, আমাৰ জীৱনৰ প্ৰতিটো পলৰ বাবে আমি ঈশ্বৰক ধন্যবাদ দিব লাগে। কিন্তু এই জীৱনৰ সিপাৰে যি অনন্ত জীৱন আছে, সেই অনন্ত জীৱন যেন আমি স্বৰ্গত কটাব পাৰো, তাৰ ব্যৱস্থা যে ঈশ্বৰে কৰিলে, সেইবাবেহে আমি ঈশ্বৰক অধিক ধন্যবাদ দিব লাগে। ঈশ্বৰে সেই ব্যৱস্থা কৰিলে তেওঁৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টৰ যোগেৰে। আৰু সেই ব্যৱস্থাৰ কথা আমি তেওঁৰ মহান বাক্য বাইবেল শাস্ত্ৰত পাওঁ। সেই বাইবেল শাস্ত্ৰ সহজ সৰলভাৱে অধ্যয়ন কৰাৰ চেষ্টা আমি কৰি আহিছো এই ভক্তিবচন অনুষ্ঠানৰ যোগেৰে। আপুনি বাৰু শুনি কেনে পাইছে? কিবা প্ৰকাৰে উপকৃত হোৱা বুলি বাৰু ভাবেনে? অনুগ্ৰহ কৰি আমালৈ চিঠি লিখি পঠিয়াবচোন। আপোনালোকৰ পৰা চিঠি পত্ৰ পাবলৈ আমি আশাৰে বাট চাই থাকো। অনুগ্ৰহ কৰি আজি এই দুখাৰিমান লিখি পঠিয়াওকচোন। আহকচোন আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰো হওক। স্বৰ্গত থকা অসীম দয়ালু কৰুণাময় পিতা, তোমাৰ তুলনা নাই। তোমাৰ প্ৰেম, তোমাৰ কৰুণা, তোমাৰ অনুগ্ৰহৰ কথা আমি বৰ্ণনা কৰি শেষ কৰিব নোৱাৰো। প্ৰভু যীশুৰ যোগেদি তুমি আমালৈ যি অনুগ্ৰহ দেখুৱাইছা তাৰ বাবে তোমাক অশেষ ধন্যবাদ পিতা। এতিয়া আমি তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ আগবাঢ়িছো। তুমি বুজাই দিলেহে আমি বুজি পাওঁ, তুমি দেখুৱালেহে আমি দেখো। আহা পিতা, তোমাৰ বাক্যৰ নিগৃঢ় তত্ত্ব তুমিয়েই আমাক বুজাই দিয়া। এই অনুষ্ঠানৰ আৰম্ভণিৰ পৰা শেষলৈকে তোমাৰ উপস্থিতি আমাক অনুভৱ কৰিবলৈ দিয়া। আমাৰ মৰমৰ শ্ৰোতাসকলক তুমি বিশেষভাৱে কথা কোৱা, তেওঁলোকৰ জীৱনত তোমাৰ আশীৰ্বাদ প্ৰকাশ পাই উঠিবলৈ দিয়া। এই প্ৰাৰ্থনা আমাৰ ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছো, আমেন। প্ৰিয় শ্ৰোতা, আপোনাৰ নিশ্চয় মনত আছে যে আমি আজি ভালেমান দিন ধৰি বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ ইয়ুবৰ বিৱৰণ নামৰ পুস্তকখন অধ্যয়ন কৰি আছো। আজি আমি এই ইয়ুবৰ বিৱৰণ পুস্তকখনৰ 29 নম্বৰ অধ্যায়ৰ প্ৰথম পদৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিব খুজিছো। পাঠ কৰি দিছো প্ৰথম আৰু দ্বিতীয় পদ। পাছে ইয়ুবে আকৌ কথা উত্থাপন কৰি কলে, অহ, আগৰ মাহকেইটাত যি কালত মোৰ ওপৰত ঈশ্বৰে দৃষ্টি ৰাখিছিল। 3 নম্বৰ পদৰ পৰা পঢ়ি গৈছো, যি কালত মোৰ মূৰৰ ওপৰত তেওঁৰ প্ৰদীপ জ্বলি আছিল আৰু মই তেওঁৰ পোহৰৰ বলত অন্ধকাৰৰ মাজতো ফুৰিছিলো, সেই কালত মই যেনেকৈ আছিলো, যি কালত ঈশ্বৰৰ বন্ধুতাই মোৰ তম্বু ৰাখিছিল, যি কালত সৰ্বশক্তিমান জনা মোৰ লগত থাকিছিল আৰু মোৰ পু যিবিলাক মোৰ চাৰিওফালে আছিল, যি কালত মই গাখীৰৰ ওপৰতে খোজ কাঢ়িছিলো আৰু শিলে মোৰ নিমিত্তে তেলৰ সোঁত বোৱাইছিল, মোৰ সেই পূৰ্ণ যৌৱনৰ কালত মই যেনেকৈ আছিলো তেনেকৈ এতিয়াও মই থকা হলে কেনে ভাল আছিল। যেতিয়া মই নগৰলৈ গৈ ৰাজদুৱাৰত উপস্থিত হৈ চুকত মোৰ আসন যুগুত কৰিছিলো। প্ৰিয় শ্ৰোতা, ইয়ুবে এতিয়া নিজৰ জীৱনৰ সোণালী দিনবোৰ সোঁৱৰণ কৰিছে। অতীতত তেওঁ যেতিয়া ডেকা আছিল তেতিয়া তেওঁ সম্পূৰ্ণৰূপে জীৱন উপভোগ কৰিছিল আৰু একে সময়তে তেওঁ ঈশ্বৰৰ সেৱা উপাসনাও কৰিছিল। তেওঁ যিহতেই হাত দিছিল সেয়াই যেন সোণলৈ ৰূপান্তৰিত হৈছিল। তেওঁ কেৱল ধনী আৰু ঐশ্বৰ্যৰে ভৰাই নহয় কিন্তু প্ৰভাৱশালীও আছিল। তেওঁৰ কথা কলে সকলোৱে মনোযোগেৰে শুনিছিল। 8 নম্বৰ পদৰ পৰা 10 নম্বৰ পদ, তেতিয়া ডেকাবিলাকে মুখ দেখি লুকাইছিল আৰু বৃদ্ধবিলাকে উঠি থিয় হৈছিল। প্ৰধান লোকবিলাকে কথা কবলৈ এৰি নিজ নিজ মুখত হাত দিছিল। ডাঙৰীয়াবিলাকে তালুত জীৱা লগাই মনে মনে আছিল। ইয়ুব ইমানেই প্ৰভাৱশালী আৰু বিখ্যাত লোক আছিল যে ডেকাবিলাকে তেওঁৰ আগত থিয় দিবলৈ সাহ নকৰিছিল, ভয়তে লুকাইছিল। বৃদ্ধসকলেও তেওঁক দেখা মাত্ৰকে মূৰৰ টুপি শুলুকাই যেন মূৰ দুৱাই প্ৰণাম কৰিছিল। মেল মিটিঙত তেওঁক অহা দেখিলেই সকলোৱে মুখ বন্ধ কৰিছিল, আনকি ৰাজকুমাৰ আৰু ডাঙৰীয়াসকলো তেওঁৰ আগত নীৰৱ হৈ পৰিছিল আৰু ইয়োবৰ কথা শুনিবলৈ ৰৈ আছিল। কিয়নো লোকে কাণেৰে শুনি মোক ধন্য বুলিছিল আৰু চকুৰে দেখি মোৰ পক্ষে সাক্ষ্য দিছিল, কাৰণ কাটৰুক্তি কৰা দৰিদ্ৰক মই উদ্ধাৰ কৰিছিলো আৰু সহায় নথকা পিতৃহীনক মই ৰক্ষা কৰিছিলো। বিনষ্ট হবলগীয়া মানুহৰ আশীৰ্বাদ মোৰ ওপৰত পৰিছিল, মই বাৰী তিৰোতাৰ মন উল্লাসিত কৰিছিলো। প্ৰিয় শ্ৰোতা, উচ নগৰৰ সকলো নাগৰিকে তেওঁক মুখ্য নাগৰিক হিচাপে গণ্য কৰিছিল আৰু তেওঁৰ পক্ষে তেওঁলোকে মতদান কৰিছিল। তেওঁ দুখীয়াক সহায় কৰিছিল, বৃদ্ধসকলক পেঞ্চন হিচাপে ধন দিছিল, বিধৱাসকলক যত্ন লৈছিল আৰু দুখত পৰা লোকক উদ্ধাৰ কৰিছিল। তেওঁ সকলোৰে বাবে এজন চিন্তাশীল ব্যক্তিৰূপে পৰিচিত আছিল। মই ধাৰ্মিকতাক পিন্ধিছিলো আৰু ধাৰ্মিকতাই মোক পিন্ধিছিল, আৰু মোৰ ন্যায় পৰতা গুণ মোৰ জমা চোলা আৰু পাগুৰিস্বৰূপ আছিল। মই অন্ধৰ চকু আৰু খুৰাৰ ভৰি আছিলো। মুঠতে ইয়োব এজন আদৰণীয় ব্যক্তি আছিল। 16 আৰু 17 মই দৰিদ্ৰবিলাকৰ পিতৃ আছিলো আৰু মই চিনি নোপোৱা মানুহৰ বিচাৰ লৈছিলো। মই দুৰাচাৰী লোকৰ জামুদাঁত ভাঙিছিলো আৰু তাৰ চিকাৰ তাৰ দাঁতৰ মাজৰ পৰা উলিয়াইছিলো। যিকোনো অপৰাধীৰ বিষয়ে ভালদৰে অনুসন্ধান নকৰাকৈ কাকো জগৰীয়া বুলি অভিযুক্ত কৰা তেওঁ নাছিল। তেওঁ সঁচাক সঁচা বুলি মিছাক মিছা বুলিয়েই কৈছিল। নগৰৰ পৌৰ প্ৰশাসনৰ ক্ষেত্ৰতো তেওঁ আইন শৃংখলা বজাই ৰাখিব পাৰিছিল আৰু প্ৰশাসনৰ ক্ষেত্ৰত নৈতিকতাৰ ওপৰত নিৰ্ভৰ কৰিছিল। 18 পৰা 20 নম্বৰ পদ। তেতিয়া মই ভাবিছিলো যে মই নিজ বাহত মৰিম, মোৰ দিন বালিৰ দৰে অসংখ্য হ'ব আৰু পানী সোমাবলৈ মোৰ শিপা মুকলি হৈ থাকিব আৰু নিয়ৰ মোৰ ডালত উৰে ৰাতি পৰি লাগি থাকিব। মোৰ মান মৰ্যাদাও মোত সতেজ হৈ থাকিব আৰু মোৰ ধনু মোৰ হাতত সদায় নতুনে থাকিব। ইয়োবে ভাবিছিল যে তেওঁৰ সকলোবিলাক আছে, একোৰে অভাৱ নাই, আনকি তেওঁৰ সুন্দৰ স্বাস্থ্যও আছে আৰু তেওঁ বহুদিন জীয়াই থাকিব আৰু জীৱন প্ৰকৃত অৰ্থত উপভোগ কৰি থাকিব। 21 পৰা 23 লোকবিলাকে মোলৈ কাণ পাতি বাট চাইছিল আৰু পৰামৰ্শ শুনিবলৈ নিমাত হৈ থাকিছিল। মোৰ কথাৰ শেষত সিবিলাকৰ কোনেও উত্তৰ নকৰিছিল। মোৰ বাক্য সিবিলাকৰ ওপৰত নিয়ৰৰ দৰে পৰিছিল। বৰষুণলৈ অপেক্ষা কৰাৰ দৰে সিবিলাকে মোলৈকো অপেক্ষা কৰিছিল আৰু শেহতীয়া বৰষুণলৈ মুখ মেলাৰ দৰে সিবিলাকে মুখ মেলিছিল। সকলো মানুহে ইয়োবৰ পৰামৰ্শ বিচাৰিছিল। ইয়োবৰ অবিহনে কোনেও একো সিদ্ধান্ত নলৈছিল। 24 আৰু 25 নম্বৰ পদ। সিবিলাক নিৰাশ হলে মই সিবিলাকলৈ মিচিকিয়াই হাঁহিছিলো আৰু সিবিলাকে মোৰ মুখৰ দীপ্তি নুগুচালে। মই সিবিলাকৰ নিমিত্তে পথ মনোনীত কৰি প্ৰধান হৈ বহিছিলো আৰু সৈন্য দলৰ মাজত যেনেকৈ ৰজা তেনেকৈ থাকিছিলো আৰু শোকাতুৰবিলাকৰ মাজত সান্তনাকাৰী যেন তেনেকৈ আছিলো। ইয়োব এজন আদৰ্শবান ব্যক্তি আছিল আৰু এজন মানুহে পাবলৈ হাবিয়াস কৰা সকলো বস্তুকেই তেওঁ পাইছিল। কিন্তু তথাপিতো ইয়োবে মূৰ্খৰ স্বৰ্গত বাস কৰিছিল। সময়ৰ লগে লগে যে সকলো সলনি হ'ব পাৰে সেই কথা তেওঁ ভবাই নাছিল। ভৱিষ্যতৰ সকলো ঘটনা যে ঈশ্বৰে নিয়ন্ত্ৰণ কৰে সেই কথা তেওঁ হয়তো এবাৰো ভাবি চিন্তি চোৱা নাছিল। আমি এতিয়া ইয়োবৰ পুস্তকৰ 30 নম্বৰ অধ্যায়ত উপনীত হৈছো। এতিয়ালৈকে আমি ইয়োবৰ সিদ্ধতা, ধন সম্পত্তি, মান মৰ্যাদা, ঐশ্বৰ্য, প্ৰভাৱ ইত্যাদিৰ বিষয়ে জানিলো। লগতে তেওঁ কিয় আৰু কেনেকৈ নিমিষৰ ভিতৰতে দুৰাৱস্থাত পতিত হৈছিল আৰু সেই অৱস্থাত তেওঁক সান্তনা দিবলৈ অহা বন্ধু তিনিজনে কি কি কথা কৈছিল সেই সকলো ইতিমধ্যে জানিলো। কিন্তু তেওঁৰ শাৰীৰিক আৰু মানসিক বেদনাৰ সম্পূৰ্ণ বিৱৰণ আমি এতিয়াও পোৱা নাই। সেই বিৱৰণ আমি তেওঁৰ নিজৰ কথাৰে শুনিবলৈ পাম। প্ৰিয় শ্ৰোতা, এইখিনিতে আমাৰ এটা কথা মনত পৰিছে। এজন ডেকা মানুহ আছিল, তেওঁ ঈশ্বৰক জানিছিল কিন্তু তথাপিতো তেওঁ ঈশ্বৰৰ প্ৰতি উদাসীন আছিল, সাংসাৰিক দিশত বৰ ব্যস্ত আছিল। তাকে দেখি এজন মুখিয়াল মানুহে তেওঁক কৈছিল, তুমি ঈশ্বৰৰ বিষয়ে অকণো চিন্তা চৰ্চা নকৰা, কিয় এনেকৈ যদি থাকা তেন্তে মৰাৰ পাছত ঈশ্বৰক কি উত্তৰ দিবা? ডেকাজনে কৈছিল, আপুনি দেখোন জানেই যে আমাৰ একোখন সংসাৰ আছে আৰু সংসাৰৰ চিন্তাত আমি ঘূৰি ফুৰিবলগীয়া হয় আৰু তাকে যদি নকৰো তেন্তে আমাৰ ল'ৰা ছোৱালী আৰু তিৰোতা ভোকত থাকিব লাগিব। সেইকাৰণে মৰাৰ পাছত মই যেতিয়া ঈশ্বৰৰ আগত হাজিৰ হ'ম তেতিয়া ক'ম যে সংসাৰৰ চিন্তাত মই আপোনাৰ কাৰণে চিন্তা চৰ্চা কৰিব নোৱাৰিলো। তেতিয়া মুখিয়াল মানুহজনে পুনৰাই প্ৰশ্ন কৰিছিল, তোমাৰ উত্তৰ শুনি ঈশ্বৰে যদি ইয়ুবলৈ আঙুলিয়াই দিয়ে আৰু কয় যে মোৰ ইয়ুবলৈ চোৱা, ইয়ুবতকৈ তোমাৰ দুখ বেদনা আৰু যাতনা বেছি হৈছিল নে যে তুমি মোক সোঁৱৰণ কৰিব নোৱাৰিলা, তেতিয়া তুমি কি উত্তৰ দিবা? প্ৰিয় শ্ৰোতা, কথা হ'ল আমাক নিৰুত্তৰ কৰিবলৈ ঈশ্বৰে ইয়ুবক আঙুলিয়াই দেখুৱাব নে নেদেখুৱাব সেই কথা আমি নাজানো। কিন্তু এইটো সঁচা যে ঈশ্বৰৰ আগত হাজিৰ হলে নিজক নিৰ্দোষী কৰিবলৈ কি উত্তৰ দিব লাগিব সেই কথা আমাৰ বহুতে ইতিমধ্যে ভাবি থৈছো। কিন্তু মনত ৰাখিব যে ঈশ্বৰৰ আগত উত্তৰ কৰি আমি কেতিয়াও নিৰ্দোষী হ'ব নোৱাৰিম। আমাৰ যিমান দুখ কষ্ট অভাৱ অভিযোগ থাকিলেও ঈশ্বৰক দোষী কৰিব নোৱাৰো। ঈশ্বৰৰ আগত আমাৰ জ্ঞান বুদ্ধি তেনেই সীমিত, ঈশ্বৰৰ জ্ঞান আমাৰ বোধৰ অগম্য। আনকি ইয়ুবৰ দৰে জ্ঞানী মানুহেও ঈশ্বৰৰ জ্ঞান ঢুকি পাব পৰা নাছিল। ইয়ুবৰ বন্ধুসকলৰ দৰে মহান দাৰ্শনিক লোকেও ঈশ্বৰক জানিব পৰা নাছিল। কোনো মানুহে তেওঁৰ জ্ঞান পাবও নোৱাৰে। গতিকে এইবিলাক কথাকে ইয়ুবৰ পুস্তকৰ যোগেদি আমাক জনাই দিয়া হৈছে যাতে আমি ঈশ্বৰক আমাৰ জ্ঞানেৰে নিৰুত্তৰ কৰিবলৈ চেষ্টা নকৰো, মই আৰু মোৰ বুলি গৰ্ব নকৰো, বৰং নম্ৰ হৈ অনুতাপেৰে ঈশ্বৰৰ অনুগ্ৰহ আৰু দয়া ভিক্ষা কৰিব পাৰো। এই কথাকেই আমাক জানিবলৈ দিয়া হৈছে। আন এটা কথা হ'ল আমি সৰ্বসাধাৰণ মানুহবিলাক ইয়ুবৰ দৰে ধাৰ্মিক, ঈশ্বৰৰ দৃষ্টিত সিদ্ধ আৰু পাপৰ পৰা আঁতৰি থকা লোক হ'ব নোৱাৰো। ঈশ্বৰৰ বিৰুদ্ধে জানি আৰু নাজানি কৰা পাপ আমাৰ অনেক আছে। আনকি ইয়ুবৰ পু যিসকলৰো তেনেকুৱা পাপ থাকিব পাৰে বুলি ইয়ুবে সন্দেহ কৰিছিল। সেইকাৰণে তেওঁলোকৰ নামত তেওঁ নিতৌ বলি উৎসৰ্গ কৰিছিল যাতে তেওঁলোকো ঈশ্বৰ দৃষ্টিত সিদ্ধ হ'ব পাৰে। ইয়ুবৰ দৰে আমাৰ স্বৰ্গত থকা পিতা পৰমেশ্বৰেও তেওঁৰ একমাত্ৰ পুত্ৰ প্ৰভু যীশুখ্ৰীষ্টক আমাৰ সিদ্ধতাৰ কাৰণে বলি উৎসৰ্গ কৰিলে যাতে আমিও আমাৰ পাপৰ পৰা মুক্তি লাভ কৰিব পাৰো। প্ৰভু যীশুখ্ৰীষ্ট হ'ল আমাৰ সিদ্ধতাৰ নিত্য পুৰোহিত, কাৰণ খ্ৰীষ্টই মংগলৰ মহাপুৰোহিত স্বৰূপে উপস্থিত হৈ হাতে নকৰা অৰ্থাৎ এই সৃষ্টিৰ নোহোৱা সেই মহত্তৰ আৰু সিদ্ধতাৰ তম্বুৱেদি গমন কৰিলে। এই পৰিত্ৰাতা প্ৰভুক যদি আপুনি উদ্ধাৰকৰ্তাৰূপে বিশ্বাসেৰে গ্ৰহণ কৰে তেন্তে ঈশ্বৰে আপোনাক জগৰীয়া নকৰে। এই ক্ষেত্ৰত ঈশ্বৰেও সাক্ষী দি কৈছে আৰু তেওঁবিলাকৰ পাপ আৰু অধৰ্মবোৰ মই আৰু নুসুৱৰিম। সেইকাৰণে ইয়ুবেও কৈছিল প্ৰকৃত জ্ঞান ক'ত পোৱা যায়, কিন্তু চোৱা প্ৰভুলৈ ভয় ৰখাই জ্ঞান। গতিকে আপুনিও আজি ঈশ্বৰক উত্তৰ কৰিবলৈ বুদ্ধি সাজিব নালাগে, মাত্ৰ প্ৰভু যীশুক আপুনি গ্ৰহণ কৰিব লাগে। এতিয়া আমি 30 নম্বৰ অধ্যায়ৰ মূল আলোচনালৈ আহিছো। এই অধ্যায়ত ইয়ুবে তেওঁৰ দুৰাৱস্থা আৰু দুখভোগৰ বিষয়ে নিজে বৰ্ণনা কৰা শুনিবলৈ পাম। আমি 30 নম্বৰ অধ্যায়ৰ 7 নম্বৰ পদলৈকে পঢ়ি দিছো। কিন্তু এতিয়া যিবিলাকৰ বাপেকহঁতক মোৰ মেৰৰ জাক ৰখা কুকুৰৰ লগত উঠাবলৈ মই হয়জ্ঞান কৰিছিলো, মোতকৈ কম বয়সীয়া সেই মানুহবিলাকে মোক হাঁহে। যিবিলাকৰ শক্তি নষ্ট হ'ল এনে লোকৰ হাতৰ বলতনো মোৰ কি উপকাৰ হ'ব? সিহঁত অন্নৰ অভাৱত ভোকত ক্ষীণ হয়, সিহঁতে বহুকালৰ পৰা উচ্ছন্ন আৰু ধবংস হোৱা মৰুভূমি কামুৰি খায়, আৰু জোপোহাৰ কাষত সিহঁতে মল্লুহ শাক ছিঙে, আৰু ৰেতম গছৰ মূল সিহঁতৰ খোৱা বস্তু। সিহঁতক মানুহৰ মাজৰ পৰা খেদি দিয়া হয়, চোৰৰ পাছে পাছে চিঞৰাৰ দৰে লোকে সিহঁতৰ পাছতো চিঞৰে। সিহঁতে উপত্যকাৰ ভয়ানক ঠাইত থাকিব লগা হয়, মাটিৰ গাঁতত আৰু শিলৰ মাজত বাস কৰিব লগা হয়। সিহঁতে জোপোহা গছবোৰৰ মাজত গাধৰ দৰে চিঞৰে আৰু কাঁইট গছৰ তলত গোট খায়। প্ৰিয় শ্ৰোতা, আমি ইতিমধ্যে ইয়ুবৰ গৌৰৱ আৰু যশস্যাৰ কথা পাই আহিছো আৰু জানিছো যে তেওঁৰ যশস্যাৰ তুলনা নাছিল। কিন্তু তেওঁৰ যেতিয়া সকলো হেৰাই গ'ল তেতিয়া তেওঁ কাৰো পৰা একো নোপোৱা হ'ল, আনকি সৰু সৰু ল'ৰা ছোৱালীবোৰেও তেওঁক ঠাট্টা কৰা হ'ল। এই সংসাৰখন কি যে নিষ্ঠুৰ নহয়নে? আমিও কেতিয়াবা দেখা পাওঁ যে ভগ্ন শৰীৰৰ আউল বাউল আৰু অসংযত সাজেৰে পগলাৰ দৰে একো একোজন মানুহ বাটে বাটে গৈ থাকে বৰ অস্থিৰ খোজেৰে, আৰু পাছে পাছে সৰু ল'ৰাহঁতে কিৰিলি পাৰি ঠাট্টাই টিকিং কৰি শিল দলিয়াই গৈ থাকে, আৰু দেখা পোৱা মানুহবিলাকে তাকে দেখি মনত ৰং পায়। ইয়ুবৰো নিশ্চয় এনেধৰণৰ অৱস্থাই হৈছিল। 8-15 সিহঁত মূৰ্খৰ সন্তান, এনেকে নিহ মানুহৰ সন্ততি, সিহঁতক দেশৰ মাজৰ পৰা কোবাই খেদি দিয়া হ'ল। এতিয়া মই সিহঁতৰ গানৰ বিষয় হৈছো, এনেকে সিহঁতৰ গল্পৰ বিষয়ো হৈছো। সিহঁতে মোক ঘীণ কৰে আৰু মোৰ পৰা নিলগে থাকে আৰু মোৰ আগত থু পেলাবলৈ ভয় নকৰে, কিয়নো ঈশ্বৰে তেওঁৰ ধনুৰ জোৰ এৰি দি মোক দুখ দিলে। সেই নিমিত্তে সিহঁতে মোৰ আগত নিজ নিজ মুখৰ লাগাম পেলাই দিয়ে। মোৰ সোঁফালে নিহ লোকবিলাক উঠে, সিহঁতে মোৰ ভৰি ঠেলি ঠেলি দিয়ে আৰু মোৰ বিৰুদ্ধে নিজ নিজ বিনাশক গড় মাৰে। সিহঁতে মোৰ বাট বন্ধ কৰি পেলায়, নিঃসহায় লোকেও মোৰ বিনাশৰ চেষ্টা কৰে। গড় ভাঙি উলিওৱা বহল বাতৰি যেনেকৈ শত্ৰু আহে, সিহঁতো তেনেকৈ আহে। সিহঁতে সেই ভঙাইদি সোমাই মোক আক্ৰমণ কৰে, নানা ত্ৰাসে মোক ধৰিছে, বতাহৰ দৰে মোৰ মান মৰ্যাদা সেইবোৰে উৰুৱাই নিছে আৰু মোৰ মংগল মেঘৰ নিচিনাকৈ নাইকিয়া হৈছে। প্ৰিয় শ্ৰোতা, আপুনি বাৰু চহৰৰ আলিবাটৰ কাষত পৰি থকা এনে এজন মানুহ দেখিছেনে, যাৰ গোটেই গাতে গেলা ঘাঁহ আৰু ফোঁহা আৰু কাপোৰবিলাকো ছাইত খনা, গাটো ছাইৰে ঢকা, দুৰ্গন্ধ ওলোৱা আৰু মাখিবিলাক চাৰিওফালে উৰি ফুৰা? ইয়ুবৰ অৱস্থা ইয়াতকৈ নিশ্চয় অলপো ভাল নাছিল। ইয়ুবক দেখা পাই মানুহে ঘিণতে নাক কোচাই থু পেলাইছিল আৰু ওচৰেদি যাবলৈ ভয় কৰিছিল কিজানি। মনতে ভাবিছিল, এই জঘন্য মানুহটো মৰি যোৱাই ভাল আছিল, সোনকালে নমৰে কিয়? ইয়ুবৰ জীৱনী শুনি শুনি আপোনাৰ হয়তো আমনি লাগিছে, কিন্তু আমাৰ হলে অলপ হলেও লাগিছে। কাৰণ প্ৰথমে তেওঁ গৌৰৱ কৰি কৈছে, চোৱা মই কিমান মহান ব্যক্তি আছিলো, কিন্তু এতিয়া হলে মই দয়া আৰু মৰমৰ ভিক্ষাৰী হৈছো। তেওঁৰ এই অৱস্থাৰ বাবে কাক দোষী কৰিব পাৰি বাৰু? কাকো দোষিব নোৱাৰিনে? ঈশ্বৰক দোষিব পৰা যায় যেন লাগে, নহয়নে? আজি খ্ৰীষ্টীয় লোকসকলৰ মাজতো অনেক লোক এই অৱস্থাত আছে। বৰ নম্ৰ আৰু ধাৰ্মিকভাৱে হলেও দোষৰ ভাগ কিছু হলেও তেওঁলোকে ঈশ্বৰকেই দিব খোজে। অৱশ্যে কোৱাৰ ধৰণটো এনেকুৱা হ'ব পাৰে, মই মণ্ডলীৰ হৈ অমুক তমুক কাম কৰিছিলো, মানুহ সহায় কৰিছিলো, কিন্তু আজি মোৰ নিজৰ কি অৱস্থা হৈছে চাওকচোন। কিন্তু মনত ৰাখিব প্ৰিয় শ্ৰোতা, যে ঈশ্বৰ মংগলময়, তেওঁ যি কৰে ভালকে কৰে, বেয়া একো নকৰে। বিশ্বাসকাৰী লোকৰ জীৱনত যদি কেতিয়াবা আপদ বিপদ আহেও, সেয়া বেয়াৰ কাৰণে নহয়, তাৰ যোগেদি ঈশ্বৰে তেওঁৰ কাৰণে কিবা এটা মংগল সাধন কৰে। এইবাৰ আমি 16 নম্বৰ পদৰ পৰা একেৰাহে 23 নম্বৰ পদলৈকে পঢ়ি দিম। সম্প্ৰতি মোৰ অন্তৰত মোৰ হৃদয় দুখত দ্ৰৱীভূত হৈছে আৰু মোৰ ক্লেশৰ দিনে মোক ধৰিছে। ৰাতি মোৰ হাড়বোৰ মোৰ গাৰ পৰা শুলকি পৰা যেন লাগে আৰু যিবোৰে মোক কামোৰে সেইবোৰে টোপনি নাযায়। ৰোগ প্ৰবল হোৱাত মোৰ বস্ত্ৰ কুৰূপ হৈছে, সেয়ে মোৰ গাৰ চোলাৰ ডিঙিৰ নিচিনাকৈ মোক আঁত খাই ধৰিছে। ঈশ্বৰে মোক বোকাত পেলাই দিছে, মই ধূলি আৰু ছাই যেন হৈছো। মই তোমাৰ আগত কাতৰোক্তি কৰো, কিন্তু তুমি মোক উত্তৰ নিদিয়া। মই থিয় হৈ থাকো, কিন্তু তুমি মোলৈ চাই থকা মাথোন। তুমি মোলৈ নিৰ্দয় হৈ উঠিছা আৰু তুমি তোমাৰ হাতৰ বলেৰে মোক তাৰণা কৰিছা। তুমি মোক বতাহত তুলি দি ফুৰাইছা আৰু ধুমুহাত মোক লীন নিয়াইছা, কিয়নো মই জানো যে তুমি মোক মৃত্যুলৈ নিছা আৰু সকলো জীয়া লোকৰ নিৰূপিত ঘৰলৈ মোক লৈ গৈছা। প্ৰিয় শ্ৰোতা, এই পদকেইটাত ইয়ুবে নিজৰ দুখৰ কথা নিজ মুখেৰে কৈছে। তাতকৈ ভাল বিশ্লেষণ আৰু আমি আপোনাক দিব নোৱাৰো। কিন্তু শেষৰ পদটোত তেওঁ এটা ডাঙৰ কথা কৈছে, সেই বিষয়ে অলপ কবলৈ আমি ইচ্ছা কৰিছো। ইয়ুবে যে মৃত্যুৰ মুখলৈ আগবাঢ়ি আছে সেই কথাটো তেওঁ জানিছিল, কিন্তু তেওঁ বিশ্বাস কৰিছিল যে মৃত্যুৰ পাছত তেওঁ ঈশ্বৰৰ মনোনীত লোকসকলৰ লগত অনন্তকাল জীয়াই থাকিবলৈ পাব। তাৰমানে ঈশ্বৰৰ ওপৰত তেওঁৰ গভীৰ বিশ্বাস আছিল। আমাৰো এই বিশ্বাস থকাৰ দৰকাৰ। 24ৰ পৰা 31 পদলৈ পঢ়িছো। তথাপি পৰিবলৈ ধৰোতে কোনেনো হাত নেমেলে, আৰু আপদত থকা স্থলত ৰক্ষা পাবৰ নিমিত্তে কোনে নিচিঞৰে? দুৰ্গতিত পৰা লোকৰ নিমিত্তে মই ক্ৰন্দন নকৰিছিলোনে, আৰু দিনহীনৰ নিমিত্তে মনত দুখ নাপাইছিলোনে? মই মংগললৈ বাট চাওঁতে চাওঁতে অমংগলহে ঘটিল, আৰু পোহৰলৈ অপেক্ষা কৰোতে কৰোতে আন্ধাৰহে হল। মোৰ অন্তৰ অবিৰামে নোহোৱাকৈ পৰিছে, দুখৰ দিনসমূহ মোৰ ওচৰত উপস্থিত হৈছে। মই বিনা ৰদে কোলা হৈ ফুৰিছো আৰু সমাজৰ মাজত থিয় হৈ সহায় পাবলৈ মিনতি কৰিছো। মই শিয়ালবোৰৰ ভাই আৰু উট পক্ষীৰ বন্ধু হলো। মোৰ গাৰ ছাল কোলা হৈ এৰাই পৰিছে আৰু তাপত মোৰ হাড়বোৰত পুৰণি ধৰিছে। সেইদেখি মোৰ বিনাৰ মাত শোকৰ শব্দত পৰিণত হৈছে আৰু মোৰ বাঁহীৰ স্বৰ সলনি হৈ ক্ৰন্দনকাৰীবিলাকৰ মাত হৈছে। এয়া হল ইয়ুবৰ দুখৰ গান আৰু বেদনাৰ বিননি। তেওঁৰ কথা আৰু গীতত আছে কেৱল চকুপানী। এই গোটেই অধ্যায়টিত আমি যিমান শুনিলো সেয়া হৈছে ইয়ুবৰ অৱস্থাৰ কথা। তেওঁ যিকোনো মানুহৰ পৰা অকণমান মৰম আৰু সহানুভূতি পাবলৈ বিচাৰিছে, কিন্তু নাই, কাৰো পৰা পোৱা নাই। পাইছে কেৱল ঠাট্টা, ইটিকিং আৰু লাঞ্চনা। প্ৰিয় শ্ৰোতা, ইয়ুবৰ দুখ বেদনাৰ কথা আমি বহুত শুনিলো। শাৰীৰিক, মানসিকভাৱে তেওঁ একেবাৰে ভাগি পৰিছে। তেওঁ কিন্তু আত্মিকভাৱে ভাগি পৰা আমি এতিয়াও দেখিবলৈ পোৱা নাই। এইটো অৱশ্যে সঁচা যে ঈশ্বৰে ইয়ুবৰ জীৱনত এটা ভয়ংকৰ দুৰ্যোগ ঘটাইছে, কাৰণ ইয়ুব এজন গৰ্বী আৰু অহংকাৰী মানুহ আছিল বুলি আমি অনুমান কৰিব পাৰো। তেওঁ নিজে নিজৰ বিচাৰ কৰিছিল, কিন্তু ঈশ্বৰৰ দৃষ্টিকোণেৰে তেওঁ কথাটো চিন্তা কৰি চোৱা নাছিল, আৰু এইটোৱেই আছিল ইয়ুবৰ জীৱনৰ এটা ডাঙৰ সমস্যা। এইটো আছিল তেওঁৰ গৰ্ব। এই গৰ্বভাৱৰ কাৰণে ছয়তানৰো নিজৰ অধঃপতন ঘটিছিল। অহংকাৰৰ কাৰণে ঈশ্বৰৰ দৃষ্টিত ছয়তান অভিশপ্ত হৈছিল। এই গৰ্বভাৱে মানুহৰ অন্তৰ খুলি খুলি খায়। এই গৰ্বভাৱ অৱশ্যে আমাৰ সকলোৰে আছে, তাৰ পৰা আমি নিজে আঁতৰি থাকিব নোৱাৰো। কিন্তু আমি যদি প্ৰিয় প্ৰভু যীশুৰ হাতত আমাৰ জীৱন অৰ্পণ কৰো, তেন্তে নম্ৰতাৰ আকৰ যি তেওঁ আমাক আনকি নম্ৰ হবলৈও সহায় কৰে। সেই কাম বাৰু আপুনি ইতিমধ্যে কৰিলে নে নাই চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ইমান পৰে আপুনি ঈশ্বৰৰ বাক্যৰ পৰা শিক্ষা শুনিলে। এই বাক্যই আপোনাক জীৱনৰ সঠিক দিশেৰে আগবাঢ়ি যাওঁতে সহায় কৰিব বুলি আশা কৰিছো। এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ চিডিসমূহ পাব বিচাৰিলে আৰু অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক। আমাৰ যোগাযোগৰ ঠিকনা ভক্তি বচন ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। এতিয়া আমি আপোনাৰ প্ৰিয় গীতৰ কাৰ্যসূচী ভক্তি সুৰ আৰম্ভ কৰো আহক।
ভক্তিসুৰত আজি প্ৰথমতে শুনিবলৈ লৈছো গোলাঘাট জিলাৰ শ্ৰোতা চেলিষ্টান নাগৰ প্ৰিয় গীতটি। এই গীতটিত কণ্ঠদান কৰিছে অপৰ্ণা চৌধুৰী।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তি বচন ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamistdb@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
ধন্য প্ৰভু, ধন্য।
প্ৰিয় শ্ৰোতা, গীতটি শুনি কেনে পালে? গীতটিৰ কথা আৰু সুৰত আপোনালৈ কি আশীৰ্বাদ আছিল বাৰু? আমাৰ মোবাইল 9854040889 নম্বৰত SMS কৰি জনাওকচোন। এই ভক্তিসুৰ কাৰ্যসূচীত আপুনিও নিজৰ প্ৰিয় গীতটি শুনিব পাৰিব। তাৰ বাবে আমাৰ টেলিফোন 9854040889 নম্বৰত ফোন কৰি আপোনাৰ প্ৰিয় গীতটিৰ বিষয়ে জনাব।
ভক্তিসুৰত আজি শুনিবলৈ লোৱা দ্বিতীয়টো গীতত কণ্ঠদান কৰিছে সুৰজ গগৈয়ে। এই গীতটো অনুৰোধ কৰিছে কোকৰাঝাৰ জিলাৰ শ্ৰোতা চিমুন টুডুৱে।
হাই ৰে মনৰ ভাৱনাবোৰ সুকে কৰে হিয়া গধুৰ, এই আত্মগ্লানিয়ে অশ্ৰুধাৰীৰে আনিছে চৰণলৈ যীশুৰ।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 9854040889। ফোন নম্বৰটো আকৌ এবাৰ কৈছো 9854040889।
বন্দী ভাৱৰ দাৰ খেলা প্ৰাণৰ সুপনি, মিথ্যা ভৰসাৰ হাৰি যীশুতে পাওঁ মুক্তি, মোৰ মুক্তি কামনাৰ মুক্তি নিবেদন চুইছে প্ৰভুৰ চৰণ, তেওঁ লৈছে তুলি গধুৰ বুজাবোৰ কৰিছে প্ৰাণ পুজো। হাইৰে মনৰ ভাৱনাবোৰ সুকে কৰে হিয়া গধুৰ, এই আত্মগ্লানিয়ে অশ্ৰুধাৰীৰে আনিছে চৰণ।
প্ৰিয় শ্ৰোতা, 2014 বৰ্ষৰ কেলেণ্ডাৰখনৰ বাবে আপুনি আমাৰ ঠিকনাত যোগাযোগ কৰিলেনে? যদি কৰা নাই তেন্তে আজিয়ে এই বিনামূলীয়া কেলেণ্ডাৰখনৰ বাবে আমাৰ সৈতে যোগাযোগ কৰক।
আপুনি এই ভক্তিবচন অনুষ্ঠানটি আমাৰ ৱেবছাইট radio882.comতো শুনিব পাৰিব। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
দুৰু দুৰু কৰাহিয়াই পুৰ সংসাৰ তুলে, মৃত্যুমুখী ভয়কো নাহি জীৱনৰ কোহ মেলে, মোৰ পাপৰ ভাৰত প্ৰাণৰ চিন্তাই যেতিয়া হয় গধু, এই জীৱন মোৰো যীশুৰ কৃপাই ক্লান্তি কৰিছে দূৰ। হাইৰে মনৰ ভাৱনাবোৰ সুকে কৰে হিয়া গধুৰ, এই আত্মগ্লানিয়ে অশ্ৰুধাৰীৰে আনিছে চৰণলৈ যীশুৰ। হাইৰে মনৰ ভাৱনাবোৰ, হাইৰে মনৰ ভাৱনাবোৰ, হাইৰে মনৰ ভাৱনাবোৰ।